এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা সংমণ্ডল আজি পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কহৰা সংমণ্ডলৰ প্ৰৱেশদ্বাৰ মিহিমুখত আনুষ্ঠানিকভাৱে সংমণ্ডলটো মুকলি কৰে। এতিয়াৰে পৰা পৰ্যটকসকলে জীপ আৰু হাতী চাফাৰী কৰি উদ্যানখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আজি এই কাৰ্যসূচীত বনমন্ত্ৰীৰ সৈতে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
বাবে কাজিৰঙাৰ যি ৰেঞ্জ, এই ৰেঞ্জ আজি পৰ্যটকৰ বাবে মুকলি হৈছে আৰু আমি আশা কৰিছো যে এই বছৰ অভিলেখ সংখ্যক টুৰিষ্ট ইয়ালৈ আহিব। প্ৰত্যেক বছৰ বাঢ়ি আছে, যিটো হাৰত বাঢ়িছে। আৰু ইয়াৰ আগে আগে বাগৰি ৰেঞ্জটো খুলিলে, তাতো আমি দৰ্শকৰ ভিৰ দেখিছো। সেইটো আমাৰ কাৰণে আনন্দৰ আৰু গৌৰৱৰ কথা।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি, বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চলৰ কিছু অংশ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। সম্প্ৰতি কহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা ডাফলাং হৈ বৰুণটিকালৈ পৰ্যটকে জীপ চাফাৰী কৰিব পাৰিব। বনমন্ত্ৰীগৰাকীয়ে আজি কহৰা বনাঞ্চল মুকলি কৰি এইবাৰ উদ্যানখনলৈ আৰু অধিক পৰ্যটকৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু WTRPৰ উদ্যোগত আজি মিহিমুখত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই কাজিৰঙা ৰাইনো ৰাণ শীৰ্ষক মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এটা খৰ্গযুক্ত গঁড়ৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা এই মাৰাথনত অসমৰ উপৰি মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু মণিপুৰৰ 3 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন স্থানত অহা 5 নৱেম্বৰত ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী পালনৰ বাবে প্ৰস্তুতি চলি আছে। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শিল্পীসকলে আজি ডঃ ভূপেন হাজৰিকাৰ পুণ্যতিথিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আখৰা কৰে। প্ৰতিকূল বতৰকো নেওচি জিলা আয়ুক্ত তথা স্থানীয় বিধায়ককে ধৰি ছাত্ৰ ছাত্ৰী আৰু অন্যান্য শিল্পীসকল আখৰাত উপস্থিত থাকে। 5 নৱেম্বৰত লখিমপুৰতো 5,000 শিল্পীয়ে ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰিব। কাৰ্বি আংলং জিলাৰ ডিফুৰ কাছা ষ্টেডিয়ামত সেইদিনা 5,000 শিল্পীয়ে সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে গীতটি সমস্বৰে পৰিৱেশন কৰিব। তদুপৰি 5,000 লোকে মানৱ শৃংখল প্ৰদৰ্শন কৰিব। এই উপলক্ষে জিলাখনৰ বিভিন্ন মহকুমাৰ পৰা 500কৈ শিল্পী, জ্যেষ্ঠ নাগৰিক, শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী তথা সাংস্কৃতিক প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হৈছে। কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই যোৱা দুদিনত পুনৰ 2 লোকক গ্ৰেপ্তাৰ কৰিছে। জিলাখনত ইয়াকে ধৰি বৰ্তমানলৈকে 17 ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা ছোট জালেংগা দ্বিতীয় খণ্ডৰ বাসিন্দা সুপাল ৰায়ে দীৰ্ঘদিন ধৰি ৰোজাকান্দি চাহবাগিচাত নিজৰ ফাৰ্মাচীত চিকিৎসা আগবঢ়াই আছিল। পশ্চিমবংগৰ জলপাইগুৰিৰ বাসিন্দা ইন্দ্ৰজিৎ ৰায় নামৰ আনজন লোকে ধাৰাপুৰৰ এখন ক্লিনিকত ভিজিটিং চিকিৎসক হিচাপে ৰোগীক চিকিৎসা কৰিছিল। ৰাজ্যৰ বিভিন্ন স্থানত ছোৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। গোলাঘাট জিলাৰ সৰুপথাৰৰ খনিকৰ গাঁৱৰ এখন গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ নিশ্চিত হোৱাৰ পাছত জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি গাহৰি, গাহৰিৰ মাংস আৰু গাহৰিৰ খাদ্যৰ ক্ৰয় বিক্ৰয় আৰু পৰিবহণ সৰুপথাৰৰ পৰা 10 কিলোমিটাৰ পৰিসৰত নিষিদ্ধ কৰা হৈছে। জনস্বাস্থ্য আৰু পশু স্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ মানি চলিবলৈ জিলা প্ৰশাসনে জনসাধাৰণক অনুৰোধ জনাইছে। বৰাক উপত্যকাৰ 3খন জিলাৰ পৰা যোৱা 24 ফেব্ৰুৱাৰীত ঝুমৰ বিনন্দিনীত অংশগ্ৰহণ কৰা শিল্পীসকলক আজি সম্বৰ্ধনা জনোৱা হয়। শিলচৰৰ বংগভৱনত এই উপলক্ষে আয়োজিত এটা কাৰ্যসূচীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই হাইলাকান্দি, শ্ৰীভূমি আৰু কাছাৰ জিলাৰ মুঠ 331গৰাকী শিল্পী, মূল প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যক প্ৰশংসা পত্ৰ আৰু মাননি প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীবৰাই কয় যে ঝুমৰ নৃত্য হৈছে চাহ জনগোষ্ঠীয় আৰু আদিবাসী সমাজৰ চহকী ঐতিহ্য তথা অসমৰ সম্পদ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত যোৱা 24 ফেব্ৰুৱাৰীত অনুষ্ঠিত ঝুমৰ বিনন্দিনী অনুষ্ঠানে অসমৰ চাহ বাগিচাৰ 200 বছৰীয়া ঐতিহ্যক বিশ্ব দৰবাৰত পৰিচিত কৰিলে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। হোজাই জিলাৰ লংকা ক্ৰীড়াসন্থাৰ খেলপথাৰত আজিৰে পৰা সাংসদ খেল মহোৎসৱ আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠানত জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি উপস্থিত ৰাইজে শিল্পীগৰাকীৰ মায়াবিনী গীতটি সমস্বৰে পৰিৱেশন কৰে। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ দাসা, জিলাখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, বিধায়কৰ উপৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। আজিৰ উদ্বোধনী খেলখন মডাৰ্ণ গেমছ ক্লাব লামডিং আৰু লালুংডুবি ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিছে।